سبح لله ما في السماوات والأرض وهو العزيز الحكيم.
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
লাহু মুলকুস সামাৱাতি ৱাল আৰদি ইউহী ৱা ইউমীতু ৱা হুৱা আলা কুল্লি শাইইন ক্বাদীৰ।
আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই, তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁই সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
হুৱাল আউৱালু ৱাল আখিৰু ৱাল যাহিৰু ৱাল বাতিনু ৱা হুৱা বিকুল্লি শাইইন আলীম।
তেওঁই আদি আৰু তেওঁই অন্ত, প্ৰকাশ্য আৰু গোপন, আৰু তেওঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
هُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَى عَلَى الْعَرْشِ يَعْلَمُ مَا يَلِجُ فِي الْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنزِلُ مِنَ السَّمَاءِ وَمَا يَعْرُجُ فِيهَا وَهُوَ مَعَكُمْ أَيْنَمَا كُنتُمْ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ।
তেওঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰপিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁ সেই সকলোবোৰ জানে যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু ভূগৰ্ভৰ পৰা যিবোৰ ওলাই আহে, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়। আৰু তোমালোক য'তেই নাথাকে কিয়, তেওঁ তোমালোকৰ লগত আছে আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
লাহু মুলকুস সামাৱাতি ৱাল আৰদ ৱা ইলাল্লাহি তুৰজাউল উমূৰ।
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাৱৰ্তিত হয়।
يولج الليل في النهار ويولج النهار في الليل وهو عليم بذات الصدور।
তেওঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায় আৰু তেওঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।
آمنوا بالله ورسوله وأنفقوا مما جعلكم مستخلفين فيه فالذين آمنوا منكم وأنفقوا لهم أجر كبير।
তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ইমান পোষণ কৰে আৰু আল্লাহৰ পথত ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহা
পুৰস্কাৰ।
আৰু তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাসূলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ইমান আনিবলৈ আহ্বান কৰিছে আৰু আল্লাহেও তোমালোকৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছে যদি তোমালোকে মুমিন হোৱা।
হুৱাল্লাযী ইউনাজ্জিলু আলা আবদিহি আয়াতিন বাইনাতিন লিউখরিজাকুম মিনাল যুলুমাতি ইলান নূর ওয়া ইন الله بكم لرؤوف رحيم।
তেওঁই তেওঁৰ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ অনাৰ বাবে, আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময় পৰম দয়ালু।
وَمَا لَكُمْ أَلَّا تُنْفِقُوا فِي سَبِيلِ اللَّهِ وَلِلَّهِ مِيرَاثُ السَّمَاوَاتِ وَالْأَرْضِ لا يستوي منكم من أنفق من قبل الفتح وقاتل أولئك أعظم درجة من الذين أنفقوا من بعد وقاتلوا وكلا وعد الله الحسنى والله بما تعملون خبير
আৰু তোমালোকৰ কি হল তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয় অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মিৰাজ কেৱল আল্লাহৰে তোমালোকৰ মাজত যিসকলে মক্কা বিজয়ৰ আগত দান কৰিছে আৰু যুদ্ধ কৰিছে তেওঁলোক আৰু পৰৱৰ্তীসকল সমান নহয় তেওঁলোক সেইসকল লোকতকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰৱৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে কিন্তু আল্লাহে উভয়ৰ বাবে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত
الذي يقرض الله قرضا حسنا فيضاعفه له وله أجر كريم
أنك كنوبا سنة جي الله اتم رين ديبا فلت تاو تاربا بي ياك بحو كنا بردھی كر ديبا ارو تاربا بي اسے خمان جنك پروسکار
يوم ترى المؤمنين والمؤمنات يسعى نورهم بين أيديهم وبأيمانهم بشراكم اليوم جنات تجري من تحتها الأنهار خالدين فيها ذلك هو الفوز العظيم
هيدنا তুমি মুমিন নরনারী সকলক দেখিবলৈ পাবা যে তেওঁলোকৰ সন্মুখত আৰু হুফালে তেওঁলোকৰ নূৰ দৌৰি আছে কোৱা হ'ব আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত তাত তোমালোক চিৰস্থায়ী হ'বা এইটোৱে হৈছে মহা সফলতা
يوم يقول المنافقون والمنافقات للذين آمنوا انظرونا نقتبس من نوركم قيل ارجعوا وراءكم فالتمسوا نورا قيل ارجعوا وراءكم فالتمسوا نورا فضرب بينهم بسور له باب باطنه فيه الرحمة وظاهره من قبله العذاب
সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ইমানদাৰ সকলক কব তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা যাতে তোমালোকৰ মূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰোঁ কোৱা হ'ব তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু মূৰৰ সন্ধান কৰাগৈ তাৰপিছত উভয়ৰ মাজত স্থাপন কৰা হ'ব এটা প্ৰাচীৰ য'ত এটা দুৱাৰ থাকিব যাৰ ভিতৰ ভাগত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি
ينادونهم ألم نكن معكم قالوا بلى ولكنكم فتنتم أنفسكم وتربصتم وارتبتم وغرتكم الأماني حتى جاء أمر الله وغركم بالله الغرور
منافق حقل مؤمن حقلك ماتي كبو আমি তোমালোকৰ লগত নাছিলো নে তেওঁলোকে ক'ব হয় কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰিছিল আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ'ল আৰু অন্তিম সময়লৈকে মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল
فاليوم لا يؤخذ منكم فدية ولا من الذين كفروا مأواكم النار هي مولاكم وبئس المصير.
এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ'ব, আৰু যিসকলে কুফুৰি কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই হৈছে তোমালোকৰ আৱাসস্থল, এইটোৱেই হৈছে তোমালোকৰ উপযুক্ত স্থান, আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তন স্থল।
أَلَمْ يَأْنِ لِلَّذِينَ آمَنُوا أَن تَخْشَعَ قُلُوبُهُمْ لِذِكْرِ اللَّهِ وَمَا نَزَلَ مِنَ الْحَقِّ وَلَا يَكُونُوا كَالَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلِ ولا يكونوا كالذين أوتوا الكتاب من قبل فطال عليهم الأمد فقست قلوبهم وكثير منهم فاسقون.
اللهর স্মরণত আর যে সত্য অবতীর্ণ হইছে তার ফলস্বরূপে মুমিন সকলের অন্তর এতিয়াও কোমল হওয়ার সময় হওয়া নাই নে, আর তেওঁলোকে যেন সিহঁতৰ দৰে নহয় যিসকলক ইয়াৰ আগত কিতাপ দিয়া হৈছিল, তাৰ পিছত বহুকাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক।
ইয়ালামু আন্নাল্লাহু ইউহিল আরদ বা'দা মাউতিহা قد بينا لكم الآيات لعلكم تعقلون.
জানিতো যে আল্লাহই মৃত ভূমিক পুনর্জীবিত করে, আমি নিদর্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছো যাতে তোমালোকে বুজিব পাৰা।
إن المصدقين والمصدقات وأقرضوا الله قرضا حسنا يضاعف لهم ولهم أجر كريم.
নিশ্চয় দানশীল পুরুষ আর দানশীলা নারী আর যিহকরে আল্লাহক উত্তম ঋণ দিয়ে তেওঁলোকক ইয়ার বিনিময়ত বহু গুণ বৃদ্ধি করে প্রতিদান দিয়া হব, আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।
ৱাল্লাযীনা আমানু বিল্লাহি ওয়া ৰুসুলিহি উলাইকা হুমুস ছিদ্দীকুনা ওয়াশ্শুহাদাউ ইনদা ৰাব্বিহিম লাহুম আজৰুহুম ওয়া নূৰুহুম والذين كفروا وكذبوا بآياتنا أولئك أصحاب الجحيم.
আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত সিদ্দিক আৰু শ্বহীদ বুলি বিবেচিত, তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ। আনহাতে যিসকলে কুফৰি কৰিছে আৰু আমাৰ নিদৰ্শন সমূহক অস্বীকাৰ কৰিছে সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী।
ইয়ালামু আন্নামাল হায়াতুদ দুনিয়া লাইবু ওয়ালাহু ওয়াজিনাতু ওয়াতাফাখুরু বাইনাকুম وتكاثر في الأموال والأولاد كمثل غيث أعجب الكفار نباته ثم يهيج فتراه مصفرا ثم يكون حطاما وفي الآخرة عذاب شديد ومغفرة من الله ورضوان وما الحياة الدنيا إلا متاع الغرور.
জানিতো যে নিশ্চয় পৃথিৱীৰ জীৱন খেল ধেমালি ক্ৰীড়া কৌতুক সৌন্দৰ্য আৰু তোমালোকৰ পাৰস্পৰিক গৌৰৱ অহংকাৰ ধন সম্পদ আর সন্তান সন্ততির প্রাচুর্য লাভের প্রতিযোগিতার বাইরে আন একো নহয়। ইয়ার উদাহরণ হয়েছে বরুণের দরে, যার দ্বারা উৎপন্ন শস্য সম্ভারে কৃষক সকলক আনন্দিত করে। তার পিছত যেতিয়া সেইবর শুকাই যায়, তেতিয়া তুমি সেইবরক হালদি আবরণত দেখিলে পোয়া। অবশেষত সেইবর খেরকুটাত পরিণত হয়, আর আখিরাতত আছে কঠিন শাস্তি আর আল্লাহর মাগফিরাত তথা সন্তুষ্টি, আর পৃথিবীর জীবন প্রতারণার বাহিরে আন একো নহয়।
سابقوا إلى مغفرة من ربكم وجنة عرضها كعرض السماء والأرض أعدت للذين آمنوا بالله ورسله ذلك فضل الله يؤتيه من يشاء وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ।
তোমালকে নিষ্প্রতিপালকর ক্ষমা আর সেই জান্নাত লাভর প্রয়াসত প্রতিযোগিতাত অবতীর্ণ হওয়া, যার প্রশস্ততা আকাশ আর পৃথিবীর প্রশস্ততার দরে, যেটু প্রস্তুত করা হয়েছে সেই সকল লোকের বাবে যিসকলে আল্লাহ আর তেওঁর রাসুলের প্রতি ইমান আনিছে। এইটো আল্লাহর অনুগ্রহ, তেওঁ যাক ইচ্ছা করে তাকেই এইটু প্রদান করে, আর আল্লাহ মহা অনুগ্রহশীল।
ما أصاب من مصيبة في الأرض ولا في أنفسكم إلا في كتاب من قبل أن نبرأها إن ذلك على الله يسير।
পৃথিবীত আর ব্যক্তিগতভাবে তোমালোকর উপর আপতিত হওয়া এনে কোনো বিপর্যয় নাই যেটু সংঘটিত হওয়ার আগতে আমি তাক এখন কিতাবত লিপিবদ্ধ করে রাখা নাই। নিশ্চয় আল্লাহর পক্ষে অতি সহজ।
لِكَيْ لَا تَأْسَوْا عَلَى مَا فَاتَكُمْ وَلَا تَفْرَحُوا بِمَا آتَاكُمْ وَاللَّهُ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ।
এইটো এই কারণে যে যাতে তোমালোকে যি হারাইছা তার প্রতি পরিতাপ নকৰা, আর তেওঁ তোমালোকক যি প্রদান করেছে তার বাবে উৎফুল্লিত নহওয়া, কারণ আল্লাহে গৌরবকারী তথা অহংকারী ব্যক্তিক পছন্দ নকৰে।
الذين يبخلون ويأمرون الناس بالبخل ومن يتول فإن الله هو الغني الحميد।
যি সকলে কৃপণতা করে আর মানুহক কৃপণতার নির্দেশ দিয়ে আর যিয়ে মুখ ঘুরাই লয়, সি জানি লওয়া উচিত যে নিশ্চয় আল্লাহ অভাবমুক্ত চির প্রশংসিত।
لقد أرسلنا رسلنا بالبينات وأنزلنا معهم الكتاب والميزان ليقوم الناس بالقسط وأنزلنا الحديد فيه بأس شديد ومنافع للناس وليعلم الله من ينصره ورسله بالغيب إن الله قوي عزيز।
নিশ্চয় আমি আমার রাসুল সকলক সুস্পষ্ট প্রমাণ সহকারে প্রেরণ করেছো, আর তেওঁলোকৰ লগত দিছো কিতাব আর ন্যায়র মানদণ্ড, যাতে মানুহে ভূবিচার প্রতিষ্ঠা করিব পারে। আমি আরো অবতীর্ণ করেছো লোহা, যত আছে প্রচন্ড শক্তি আর মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এই কারণে যে যাতে আল্লাহে প্রকাশ করে দিয়ে যে কোনে গায়েব অবস্থা তেওঁক আর তেওঁর রাসুলক সহায় করে। নিশ্চয় আল্লাহ মহা শক্তিমান পরাক্রমশালী।
ولقد أرسلنا نوحا وإبراهيم وجعلنا في ذريتهما النبوة والكتاب فمنهم مهتد وكثير منهم فاسقون।
আর নিশ্চয় আমি নূহ আর ইব্রাহিমক রাসুল রূপে প্রেরণ করেছিল, আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবুৱাত আৰু কিতাপ। কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ গ্ৰহণ কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক।
ثم قفينا على آثارهم برسلنا وقفينا بعيسى بن مريم وآتيناه الإنجيل وجعلنا في قلوب الذين اتبعوه رأفة ورحمة ورهبانية ابتدعوها ما كتبناها عليهم إلا ابتغاء رضوان الله فما رعوها حق رعايتها فآتينا الذين آمنوا منهم أجرهم وكثير منهم فاسقون.
ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাসূলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু মাৰিয়াম পুত্ৰ ঈসাকো অনুগামী কৰিছিলোঁ আৰু তেওঁক আমি দিছিলোঁ ইঞ্জিল আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিল কৰুণা আৰু দয়া আৰু বৈৰাগ্যবাদ। এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলোঁ, অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ইমান আনিছিল সিহঁতক আমি সিহঁতৰ পুৰস্কাৰ প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাছিক।
يا أيها الذين آمنوا اتقوا الله وآمنوا برسوله يؤتكم كفلين من رحمته ويجعل لكم نورا تمشون به ويغفر لكم وَاللَّهُ غَفُورٌ رَّحِيمٌ।
হে ইমানদারসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ইমান পোষণ কৰা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা, আৰু তেওঁ তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু।
لئلا يعلم أهل الكتاب ألا يقدرون على شيء من فضل الله وأن الفضل بيد الله يؤتيه من يشاء والله ذو الفضل العظيم।
এইভাবেই যে যাতে আহিলে কিতাবসকলে জানিব পারে যে আল্লাহর সামান্যতম অনুগ্রহতো সিহঁতর কোনো অধিকার নাই আর নিশ্চয় অনুগ্রহ আল্লাহরই হাতত, তেওঁ যাক ইচ্ছা করে তাকহে প্রদান করে আর আল্লাহ মহা অনুগ্রহশীল।